ولا تنكحوا المشركات حتى يؤمنن ولأمة مؤمنة خير من مشركة ولو أعجبتكم ولا تنكحوا المشركين حتى يؤمنوا ولعبد مؤمن خير من مشرك ولو أعجبكم أولئك يدعون إلى النار والله يدعو إلى الجنة والمغفرة بإذنه ويبين آياته للناس لعلهم يتذكرون
আর মুশরিকা নারীয়ে ইমান পোষণ নকৰালৈকে তোমালোকে তাইক বিয়া নকৰাবা যদিও মুশরিকা নারীয়ে তোমালোকক মুগ্ধ নকৰক কিয় এজনী মুমিনা কৃতদাসী মুশরিকা নারীতকৈ উত্তম এইদৰে মুশরিক পুৰুষে ইমান পোষণ নকৰালৈকে তাৰ ওচৰত মুছলিম ছোৱালী বিবাহ নিদিবা যদিও মুশরিক পুৰুষে তোমালোকক মুগ্ধ নকৰে কিয় ইয়াৰ পৰিৱৰ্তে এজন মুমিন কৃতদাস মুশরিক ব্যক্তিতকৈ উত্তম কাৰণ সিহঁতে জাহান্নামৰ পিনে আহ্বান কৰে আৰু আল্লাহে তোমালোকক স্বইচ্ছাই জান্নাতৰ ফালে আহ্বান কৰে আৰু ক্ষমাৰ পিনে আহ্বান কৰে আৰু তেওঁ মানুহৰ বাবে তেওঁৰ আয়াতসমূহ সুস্পষ্টভাৱে বৰ্ণনা কৰে যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।